आकाशवाणी। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল,
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে চৰকাৰে কভিডৰ পাছৰ পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে। বাটা সংশোধনী বিধেয়ক 2024 যেতিয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে। বাংলাদেশত নোবেল বঁটা টাটা আফিচাৰ মহম্মদ ইউনুছ প্ৰতিষ্ঠাটো অটোমেটিকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। পেৰিছ অলিম্পিকৰ পৰা ভাৰতীয় মল্লযুঁজ আৰু বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদ কৰি আজি ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। আৰু ভাৰতীয় পুৰুষ হকী দল ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ভাৰত 2-1 ফলাফলত আগবাঢ়ি আছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে চৰকাৰে কভিডৰ পাছৰে পৰা মূলধনী ব্যয়ৰ শিতানত অধিক ধন ব্যয় কৰি আহিছে। তেওঁ কয় যে ফলপ্ৰসূ মূলধনী ব্যয় 2023-24 বৰ্ষৰ তুলনাত 18% অধিক বুলি ক'ব পৰা যায়। ৰাজ্যসভাত আজি বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক আৰু জম্মু কাশ্মীৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰীমতী সীতাৰমনে এইদৰে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে আলোচনাৰ পাতনি বুলি কংগ্ৰেছ সাংসদ বিবেক কাংখাই দেশৰ মহিলাসকলৰ বাবে কৰৰ বিশেষ স্তৰৰ ব্যৱস্থা নাই বুলি মন্তব্য কৰে। তেওঁ মহিলা উদ্যমীসকলৰ বাবে সুকীয়া কাৰ্যচৌহদৰ দাবী জনায়। বিজেপিৰ ৰমিলাবেন বাৰাই আলোচনাত ভাগ লৈ এইবাৰৰ বাজেটখনক দুখীয়া গ্ৰামাঞ্চলৰ জনসাধাৰণ, যুৱ প্ৰজন্ম আৰু মহিলাৰ বাজেট আখ্যা দিয়ে। তেওঁ কয় যে বিত্তমন্ত্ৰীগৰাকীয়ে বিধেয়কখনত মহিলাৰ উপকাৰৰ অৰ্থে বিভিন্ন ব্যৱস্থাৰ প্ৰস্তাৱ দিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ দোলা সেনে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰত আৰোপিত 18% সামগ্ৰী আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। একেদৰে ৱাই এছ আৰ চি পিৰ সাংসদ ভি বিজয় চাই ৰেড্ডীয়ে বিত্তমন্ত্ৰীক বিভিন্ন আঁচনিৰ অধীনত সকলো ছেভিং একাউণ্টক জিৰ' বেলেঞ্চ একাউণ্টলৈ পৰিৱৰ্তন কৰিবলৈ অনুৰোধ জনায়। আম আদমী পাৰ্টীৰ সঞ্জয় সিং, বিজেডিৰ দেৱাশীষ সামন্তে আৰু ডি এম কেৰ কানিমৰি এম ডি এম চমুৱে আলোচনাত অংশগ্ৰহণ কৰে। বাকৰ সংশোধনী বিধেয়ক 2024 যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি লোকসভাত বিধেয়কখন উত্থাপন কৰি কয় যে চৰকাৰ বিধেয়কখন পুংখানুপুংখভাৱে চালি জাৰি চাবলৈ সাজু। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ অভিপ্ৰায় সুস্পষ্ট আৰু ইয়াৰ বিধেয়কখনক লৈ লুকাবলগীয়া একোৱে নাই। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধৰ্মীয় নিকায়সমূহৰ কাম কাজত হস্তক্ষেপ কৰাটো বিধেয়কখনৰ অভিপ্ৰায় নহয় আৰু মুছলমান সম্প্ৰদায়ৰ অনগ্ৰসৰ আৰু দুখীয়া শ্ৰেণীক ন্যায় প্ৰদান কৰাৰ বিধেয়কখনৰ উদ্দেশ্য বুলি স্পষ্ট কৰি দিয়ে। চৰকাৰৰ এনেধৰণৰ বিধেয়ক অনাৰ অধিকাৰ নাই বুলি বিৰোধী পক্ষই উত্থাপন কৰা দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি শ্ৰীৰিজিজুৱে কয় যে বিষয়টো সংবিধানৰ সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত আৰু কেন্দ্ৰীয় চৰকাৰ এই সন্দৰ্ভত আইন প্ৰণয়ন কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম। তেওঁ কয় যে হস্তৰ কমিটি আৰু পূৰ্বৰ চৰকাৰসমূহ গঠন কৰা বিভিন্ন কমিটীৰ পৰামৰ্শ অনুযায়ী এই বিধেয়কখন উত্থাপন কৰা হৈছে। তেওঁ কয় যে ৱাকফ বোৰ্ডৰ কাম কাজ অভিলেখ বিসংগতি আছে আৰু একাংশ লোকে এই বোৰ্ডসমূহ দখল কৰি আছে। এই বিধেয়কখন অধিক স্বচ্ছতা অনাৰ লগতে মুছলমান মহিলা তথা মুছলমান সম্প্ৰদায়ৰ মাজৰ অন্যান্য পিছপৰা শ্ৰেণীসমূহক উচিত প্ৰতিনিধিত্ব প্ৰদানৰ উদ্দেশ্যে উত্থাপন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীৰিজিজুৱে কয় যে ৱাকফ বোৰ্ডৰ সৈতে জড়িত প্ৰায় 12,000 গোচৰ বিচাৰাধীন হৈ আছে আৰু বিধেয়কখনৰ ছমাহৰ ভিতৰত এনেধৰণৰ গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে ৱাকফ বোৰ্ডৰ সা সম্পত্তি বেদখল সন্দৰ্ভত এবছৰৰ ভিতৰত প্ৰায় 200টা অভিযোগ লাভ কৰা বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলাপ আলোচনা নকৰাকৈ বিধেয়কখন উত্থাপন কৰা বুলি বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ খণ্ডন কৰে। বিধেয়কখনৰ বিভিন্ন ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি শ্ৰীৰিজিজুৱে কয় যে ৱাকফ বোৰ্ড ন্যায়াধীকৰণৰ এগৰাকী ন্যায়িক আৰু এগৰাকী কাৰিকৰী সদস্য থাকিব। ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰি কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে, এন চি পি, শৰদ পাৱাৰ গোট, বাওদল আৰু অন্যান্য দলৰ সাংসদসকলে ইয়াক সংবিধান আৰু ধৰ্মীয় স্বাধীনতাৰ পৰিপন্থী বুলি অভিহিত কৰে। কংগ্ৰেছ সাংসদ কে চি বেণুগোপালে ইয়াক দেশৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোৰ ওপৰত হোৱা আক্ৰমণ আখ্যা দিয়ে। তেওঁ কয় যে বিধেয়কখনৰ ৱাকফ বোৰ্ডৰ পৰিচালনা সমিতিত অনা মুছলমানক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা আছে আৰু এই ব্যৱস্থাই ধৰ্মীয় আস্থাত আঘাত হানিব। বিধেয়কখন মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ আসন্ন বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্থাপন কৰা হৈছে বুলিও তেওঁ অভিযোগ তোলে। সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱে ৱাকফ বোৰ্ডত অন্য ধৰ্মীয় সম্প্ৰদায়ৰ লোকক সদস্য হিচাপে মনোনীত কৰাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে। তৃণমূল কংগ্ৰেছৰ সুধীৰ বন্দ্যোপাধ্যায়ে আলোচনাত ভাগ লৈ বিধেয়কখনক অসাংবিধানিক আৰু যুক্তৰাষ্ট্ৰৰ পৰিকাঠামোৰ পৰিপন্থী বুলি অভিহিত কৰে। ডি এম কে সাংসদ কানিমৰি কৰুণানিধিয়েও বিধেয়কখন বিৰোধিতা কৰে। চৰকাৰখনে সাংবিধানিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু সংখ্যালঘুসকলৰ বিৰুদ্ধে যোৱা বুলি অভিযোগ উত্থাপন কৰে। চি পি আই এমৰ সাংসদ কে ৰাধাকৃষ্ণনেও বিধেয়কখন স্থায়ী কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়। বিধেয়কখনক বিৰোধিতা কৰি এ আই এম আই এমৰ আছাৰুদ্দিন ওৱেছিয়ে বিধেয়কখন বৈষম্যমূলক বুলি অভিহিত কৰে। 1923 চনৰ মুছলমান ৱাকফ আইন প্ৰত্যাহাৰ কৰাৰ উদ্দেশ্যে মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক 2024 উত্থাপন কৰা হৈছে। বাংলাদেশত নোবেল বঁটা প্ৰাপ্ত প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপথ গ্ৰহণ কৰিব। কালি এখন সংবাদমেলত দেশখনৰ সেনাপ্ৰধান বাকাৰ উজ জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা 3-4 দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰাধমূলক ঘটনাসমূহৰ সৈতে জড়িত থকা লোকসকলক সাৰি যাবলৈ দিয়া নহ'ব আৰু সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পেৰিছ অলিম্পিকৰ পৰা ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদ কৰি আজি ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই আজি পুৱা সদনৰ আৰম্ভণিতে বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক অনুমতি দিয়া নহল। পাছত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু আন বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে বিৰোধীৰ এনে আচৰণত আপত্তি দৰ্শাই তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক ওবেৰনক গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সতৰ্কতাবাণী জাৰি কৰে। শ্ৰীধনখৰে কয় যে অলিম্পিকৰ দৰে এখন মঞ্চত পদক জয়ৰ পূৰ্ণ সম্ভাৱনা থকা বিনেশ ফোগাট অযোগ্য ঘোষিত হোৱাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সমগ্ৰ দেশৰ লগতে তেওঁ নিজেও মনোকষ্ট পাইছে আৰু এই সময়ত ঘটনাটো ৰাজনীতিকৰণে মল্লযুঁজাৰুগৰাকীৰ সন্মানত আঘাত দিব। তেওঁ কয় যে হাৰিয়ানা চৰকাৰে ইতিমধ্যে খেলুৱৈগৰাকীক বিজেতাৰ দৰে সকলো ধৰণে সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে। আনহাতে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডায়ো বিৰোধীৰ আচৰণক নিন্দা কৰে। তেওঁ অধ্যক্ষৰ প্ৰতি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সদস্যসকলৰ আচৰণৰ বিৰোধিতা কৰি কয় যে সমগ্ৰ দেশ এই মুহূৰ্তত বিনেশ ফোগাটৰ লগত আছে আৰু বিৰোধীয়ে চৰকাৰৰ বিপক্ষে মাত মাতিবলৈ আন বিষয় নথকাত এই বিষয়টোক বাছি লৈছে বুলিও জে পি নাড্ডাই অভিযোগ উত্থাপন কৰে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি সাহিত্যশ্ৰী লক্ষ্মীনাথ বেজবৰুৱাৰ নাতি ইৰা ঘোষৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীগৰাকীয়ে কলকাতাৰ বালিগঞ্জৰ এটা এপাৰ্টমেণ্টত বাস কৰা ইৰা ঘোষৰ বাসগৃহত উপস্থিত হয় আৰু কিছুদিন ধৰি অসুস্থ হৈ থকা ৰসৰাজৰ দ্বিতীয় কন্যা ৰত্না বৰুৱাৰ জীয়ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। ভাৰতীয় পুৰুষ হকী দলে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আজি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনক 2-1 গ'লত পৰাস্ত কৰে। ইপিনে পেৰিছ অলিম্পিকৰ মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ ভাৰতীয় পুৰুষ মল্লযোদ্ধা অমন শেৰাৱতে 57 কিলোগ্ৰাম ওজন শাখাত ফ্ৰী ষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি কোৱাৰ্টাৰ ফাইনেলত আলবেনিয়াৰ প্ৰতিদ্বন্দ্বীক 12-0 ফলাফলত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে আজি নিশা প্ৰায় 9:45 ছেমি ফাইনেলত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে জেভলিন থ্ৰত যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা প্ৰায় 11:45 শীতাৱস্থাৰ যুঁজত অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈৰ পৰা 15 আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে চৰকাৰে কভিডৰ পাছৰে পৰা মূলধনী ব্যয়ৰ শিতানত অধিক ধন ব্যয় কৰি আছে। ডক্টৰ সংশোধনী বিধেয়ক 2024 যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে। বাংলাদেশের নোবেল বটে প্রাপ্ত প্রফেসর মোহাম্মদ ইউনুস একাধীন অন্তর্বর্তীকালীন সরকারখানে আজি নিশা শপথ গ্রহণ করব। পেরিস অলিম্পিকের পর ভারতীয় মনোনীত আর বিদেশ সম্পর্কে অভিযুক্ত ঘোষণা করার বিষয়টি প্রতিবাদ করে আজি রাজ্যসভার বিরোধী দলের সদস্যসকলে সদন ত্যাগ করে। ভারতীয় পুরুষ হকী দলে পেরিস অলিম্পিকের ব্রঞ্জৰ পদক অর্জন করেছে। আমার বাতৰি ইমানতে অন্ত পৰিল।